চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আপুনি আমাৰ অনুষ্ঠান নিয়মিতভাৱে শুনি আহিছেনে বাৰু? শুনি কেনে পাইছে আমালৈ চিঠি লিখি জনাবচোন। আমাৰ এই অনুষ্ঠান বাইবেল অধ্যয়নৰ অনুষ্ঠান। আপুনি নিশ্চয় ইতিমধ্যে মন কৰিছে যে আমি এই অনুষ্ঠানত বাইবেলৰ পৰা পাঠ কৰি যাওঁ আৰু যিমান পাৰোঁ সহজভাৱে কথাবোৰ আলোচনা কৰিবলৈ চেষ্টা কৰোঁ। এই অনুষ্ঠানৰ পৰা লাভৱান হ'বলৈ হ'লে লগত বাইবেল এখন লৈ লোৱাটো অতি প্ৰয়োজন। এই কথা আমি আপোনালোকক প্ৰায় সদায় সোঁৱৰাই দি আহিছোঁ। আশা কৰোঁ আপুনি লগত বাইবেল এখন লৈ আছে। আমাৰ এই অনুষ্ঠানযোগে প্ৰচাৰ কৰা কোনো কথা অধিককৈ বুজিব খুজিলে নাইবা আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ বিষয়ে কিবা জানিবলগীয়া থাকিলে আমালৈ লিখিবচোন। আমাৰ যোগাযোগৰ ঠিকনা
ভক্তিবচন TWR India ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ভক্তিবচন
TWR India পোষ্টবক্স নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, স্বৰ্গত থকা আমাৰ মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তোমাৰ গৌৰৱ মহিমা সকলো ঠাইতে বিয়পি পৰক। তুমি গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা পালনকৰ্তা ঈশ্বৰ। তুমি সৰ্বজ্ঞানী সৰ্বব্যাপী সৰ্বশক্তিমান ঈশ্বৰ। তোমাৰ আগত আমি অতি নগণ্য ধূলিগণা মাত্ৰ। তথাপি তুমি আমাক ইমান প্ৰেম কৰিলা যে আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত আমাৰ হকে প্ৰাণ উচৰ্গা কৰি আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে, তৃতীয় দিনা কবৰৰ পৰা জি উঠি নিজৰ ঈশ্বৰত্বৰ প্ৰমাণ দিলে আৰু সোঁ শৰীৰে স্বৰ্গলৈ গৈ এতিয়া তোমাৰ সিংহাসনৰ সোঁহাতে বহি আমাৰ হকে নিবেদন কৰি আছে। আজি তেওঁক বিশ্বাস কৰি আমি পৰিত্ৰাণ লাভ কৰি অনন্ত জীৱনৰ অধিকাৰী হ'ব পাৰিছোঁ আৰু তোমাক পিতৃ বুলি মাতিব পৰা হৈছোঁ। আমি অতি অযোগ্য আৰু অধাৰ্মিক হোৱা সত্ত্বেও যে তুমি আমাক কিয় ইমান প্ৰেম কৰা আমি বুজি নাপাওঁ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছোঁ। আহা, আমাক তোমাৰ বাক্য বুজিবলৈ সহায় কৰা। আমাৰ প্ৰতিজনৰ প্ৰয়োজন অনুসাৰে তুমি বিশেষভাৱে কথা কোৱা। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ আগত তুমি নিজকে প্ৰকাশ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আমি বাৰু বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছো আপোনাৰ মনত আছেনে? আমি কিছুদিন আগৰ পৰা বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ জোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। চমুকৈ আমি কওঁ প্ৰকাশিত বাক্য বুলি। এই পুস্তকখনত আমি পাওঁ শেষকালত ঘটিবলগীয়া ঘটনাৰ কথা। ইতিমধ্যে আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 10 নম্বৰ অধ্যায়লৈকে আমাৰ অধ্যয়ন আগবঢ়ালো। আমি ইতিমধ্যে পালো যে এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যোৱা হ'ব স্বৰ্গলৈ। তাৰ পাছত পৃথিৱীত মহাক্লেশ হ'ব। 7 বছৰ ধৰি সেই মহাক্লেশ চলিব। কিন্তু সেই মহাক্লেশৰ সময়তে বহুতো মানুহে খ্ৰীষ্টক গ্ৰহণ কৰিব। সেই 7 বছৰীয়া কালৰ পিছৰ ভাগ অৰ্থাৎ পাছৰ 3.5 বছৰীয়া সময়ছোৱাত অতি ভয়ংকৰ ক্লেশ হ'ব। আমি পালো এখন পুথিৰ কথা, আৰু সেই পুথিখনৰ 7টা চাব প্ৰভু যীশুৱে খুলিলে, আৰু 7 নম্বৰ চাবটো খোলাৰ লগে লগে 7জন স্বৰ্গদূতে এটা এটাকৈ 7টা তুৰি বজাবলৈ আৰম্ভ কৰিলে। তাৰে 6টা তুৰিধ্বনি বজালে কি কি ঘটিব সেই কথাও আমি পালো। 6 নম্বৰ তুৰিধ্বনিৰ পাছত অলপ বিৰতি, আৰু সেই বিৰতিৰ সময়ত কি ঘটিব সেই কথা আমি এতিয়া আলোচনা কৰি আছো। সেই বিৰতিৰ সময়ত এজন বলৱান দূত স্বৰ্গৰ পৰা পৃথিৱীলৈ নামি আহিব। সেই দূতজনে এখন ভৰি সমুদ্ৰত আৰু এখন ভৰি স্থলত দি গোটেইখন পৃথিৱী প্ৰভু যীশুৰ বুলি দাবী কৰিব। তেওঁৰ হাতত থকা সেই পুথিখন জোহনক দিয়া হ'ল খাই থবলৈ, অৰ্থাৎ জোহনক ঈশ্বৰৰ বাক্য বুজি হজম কৰি পৃথিৱীৰ সকলো লোকৰ আগত জনাই দিবলৈ কোৱা হ'ল। আজি আমি 11 নম্বৰ অধ্যায়ৰ পৰা চাম। এই 11 নম্বৰ অধ্যায়ৰ প্ৰথম 14টা পদতো আমি ষষ্ঠ আৰু সপ্তম তুৰিধ্বনিৰ মাজৰ বিৰতিৰ কথাকেই পাওঁ, আৰু শেষৰ পদকেইটাত আমি পাওঁ 7 নম্বৰ তুৰি বজোৱাৰ কথা। এই অধ্যায়ত আমি পাওঁ যে পৰজাতীয় লোকৰ সময় আৰু বাকী আছে 42 মাহ, আৰু 2জন সাক্ষীয়ে এই 42 মাহ ধৰি ভাৱবাণী ক'ব, আৰু আমি পাম 7 নম্বৰ তুৰি বজোৱাৰ লগে লগে দ্বিতীয়টো সন্তাপ অহাৰ কথা। এই সপ্তাহটোৱে আমাক আকৌ পুৰণি নিয়মৰ পটভূমিলৈ উভতাই নিয়ে। মন্দিৰ, বিভিন্ন সময়ৰ বিভাগ আৰু যিহুদী আৰু পৰজাতিৰ মাজত যি পাৰ্থক্য প্ৰকাশ কৰা হৈছে, সেই সকলোখিনি পুৰণি নিয়মৰ পটভূমিত চাব লাগে। সময়ৰ ক্ৰমৰ পৰা চাবলৈ গ'লে 7 নম্বৰ তুৰিধ্বনি বজোৱাৰ পাছতেই পৃথিৱীত মহাক্লেশৰ অন্ত পৰিব আৰু প্ৰভু যীশুৰ দ্বিতীয় আগমন হ'ব। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম। আপোনাৰ লগত যদি বাইবেল আছে চাই যাব, আৰু যদি লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। পাঠ কৰি দিম প্ৰকাশিত বাক্য 11 নম্বৰ অধ্যায়ৰ 1 আৰু 2 পদ। পাছে লাখুটিৰ নিচিনা এডাল নল মোক দিয়া হ'ল, আৰু মোক কোৱা হ'ল, উঠা, তুমি ঈশ্বৰৰ মন্দিৰ, যজ্ঞবেদী আৰু তাত প্ৰণিপাত কৰাবিলাকক জোখা। কিন্তু মন্দিৰৰ বাহিৰৰ চোতাল বাদ দিবা, তাক নুজুখিবা, কিয়নো তাক পৰজাতিবিলাকক দিয়া হ'ল। তাতে তেওঁবিলাকে দুকুৰি দুমাহলৈকে পবিত্ৰ নগৰ গচকিব, আৰু মোৰ 2জন সাক্ষীক মই ক্ষমতা দিম। এতিয়া আমি এইখিনি সময়ৰ কথা পাব ধৰিছো যিখিনি সময়ৰ বিষয়ে প্ৰভু যীশুৱে আগতেই এনেদৰে কৈ থৈছিল। তেওঁবিলাক তৰোৱালৰ ধাৰত পৰিব আৰু সকলো দেশলৈ বন্দী কৰি নিয়া হ'ব, আৰু পৰজাতি মানুহৰ কাল সম্পূৰ্ণ নহয় মানলৈকে জিৰচালেমক পৰজাতি মানুহৰ ভৰিৰে গচকা হ'ব। লোকে লিখা শুভবাৰ্তা 21 নম্বৰ অধ্যায়ৰ 24 পদ। বহুতো মানুহে ভাবিছিল যেতিয়া ইছৰাইলীয়সকলে জিৰচালেম অধিকাৰ কৰিছিল তেতিয়াই পৰজাতিবিলাকৰ যুগৰ অন্ত পৰিল। কিন্তু এই কথাটো সঁচা নহয়, কাৰণ জিৰচালেম এতিয়াও পৰজাতিৰ লোকে গচকি আছে। পুৰণি জিৰচালেমৰ বাটেৰে খোজকাঢ়ি গ'লে আমি এজনো যিহুদী মানুহ দেখা নাপাওঁ। অনা যিহুদী লোকেহে তাত ভৰি আছে। সেই অনা যিহুদী লোকসকলে জিৰচালেমখন নিজৰ নিজৰ উপাসনা গৃহ সাজি ভৰাই তুলিছে। জিৰচালেম আজিও পৰজাতীয় লোকে গচকি আছে, কিন্তু যেতিয়া আমি সেই আহিবলগীয়া মহাক্লেশৰ সময়ত সোমাই পৰোঁ আৰু সেই সাত বছৰীয়া কালৰ আধা পাৰ কৰোঁ, অৰ্থাৎ শেষৰ আধা সময়ত সোমাই পৰোঁ, তেতিয়া পৰজাতীয় লোকৰ সময় আৰু মাত্ৰ 42 মাহে বাকী থাকিব। 42 মাহ মানে সাত বছৰীয়া মহাক্লেশৰ আধা। পাছে লাখুটিৰ নিচিনা এডাল নল মোক দিয়া হ'ল। যেতিয়াই পুৰণি নিয়ম বা নতুন নিয়মত আমি জোখ মাহৰ আৰম্ভ হোৱা দেখোঁ, আমি বুজি পাওঁ যে ঈশ্বৰে ইছৰাইল জাতিৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰিছে। সেই নলডাল লাখুটিৰ নিচিনা আৰু লাখুটি ব্যৱহাৰ কৰে মেৰ ৰখিয়াই। আকৌ আমি গীতমালা 2 নম্বৰ গীতৰ 9 নম্বৰ পদত পাইছোঁ যে শাস্তি দণ্ড দিবলৈকো লাখুটি ব্যৱহাৰ কৰা হয়। কিন্তু ইয়াত আমি দেখিছোঁ যে দণ্ডডালেৰে জোখাৰ যোগেদি পৰজাতীয় লোকৰ সময় আৰু কিমান বাকী আছে তাৰ জোখ এটা দিয়া হৈছে, আৰু তাৰ পাছতে তেওঁলোকলৈ নামি আহিব শাস্তি দণ্ড। লাখুটিডাল সান্তনাৰো চিন, নিৰাপত্তাৰো চিন। আমি গীতমালা 23:4 পদটো যেতিয়া পঢ়োঁ তেতিয়া এই কথা বুজি পাওঁ। গতিকে এই অধ্যায়ত আমি শাস্তিদণ্ডৰ বিষয়েও পাওঁ আৰু সান্তনাৰ কথাও পাওঁ। মন্দিৰ বুলি কওঁতে ইয়াত পবিত্ৰ ঠাইৰ কথা বুজোৱা হৈছে আৰু বিশেষকৈ অতি পবিত্ৰ স্থানক বুজাইছে। ঈশ্বৰৰ মন্দিৰৰ এই কথাটোৱে আমাক পুৰণি নিয়মলৈ লৈ যায়, কাৰণ খ্ৰীষ্টীয় মণ্ডলীক কোনো মন্দিৰ দিয়া হোৱা নাই আৰু খ্ৰীষ্টীয় মণ্ডলী আজি পবিত্ৰ আত্মাৰ মন্দিৰ। অৰ্থাৎ কোনো বিশেষ গৃহ বা মন্দিৰ গৃহ পবিত্ৰ আত্মাৰ মন্দিৰ নহয়, কিন্তু খ্ৰীষ্টীয় মণ্ডলী অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসী লোকসকলহে পবিত্ৰ আত্মাৰ মন্দিৰ। এই বিষয়ে ইফিচিয়া পুস্তকৰ 2:21-22 পদত চাব পাৰে। যজ্ঞবেদীয়ে আচলতে প্ৰাৰ্থনাৰ সোণালী বেদীক বুজাইছে, কাৰণ বলি দিয়া যজ্ঞবেদীটো মূল মন্দিৰত নাছিল কিন্তু বাহিৰৰ চোতালতহে আছিল। আনকি উপাসনা কৰোতাসকলকো জোখা হ'ব, কাৰণ জোহনক কোৱা হৈছে ঈশ্বৰৰ মন্দিৰ যজ্ঞবেদীৰ লগতে প্ৰণিপাত কৰাবিলাকক জুখিবলৈ। ঈশ্বৰে তেওঁক উপাসনা কৰা লোকসকলৰো হিচাপ ৰাখে, কিন্তু মন্দিৰৰ বাহিৰৰ চোতাল বাদ দিবা, অৰ্থাৎ মূল মন্দিৰৰ ভিতৰত নপৰা সকলোখিনি বাদ দিবলৈ কোৱা হৈছে। বলি দি জুইত আগবঢ়োৱা যজ্ঞবেদী আছিল মন্দিৰৰ বাহিৰত। সেই যজ্ঞবেদী আচলতে প্ৰভু যীশুৰ ক্ৰুচৰ এখন ছবি আছিল। গতিকে বাহিৰৰ চোতাল জুখিবলৈ দিয়া হোৱা নাই বাবে আমি এই কথা বুজি পাব পাৰোঁ যে আনকি সেই তীব্ৰ প্ৰাবল্যৰ সময়তো খ্ৰীষ্টৰ ক্ৰুচৰ শুভবাৰ্তা মানুহৰ বাবে মুকলি থাকিব। মানুহে সেই তীব্ৰ বেগে চলা মহাক্লেশৰ সময়তো খ্ৰীষ্টক বিশ্বাস কৰি পৰিত্ৰাণ লাভ কৰাৰ সুবিধা থাকিব, কিয়নো তাক পৰজাতিবিলাকক দিয়া হ'ল। ইয়াত এই কথা জনাই দিয়া হৈছে যে যদিও এই সময়খিনি পৰজাতিসকলক দিয়া হৈছে, তথাপি তেওঁলোকৰ সময় সীমিত, মাত্ৰ 42 মাহ। আমি ইতিমধ্যে কৈ আহিছোঁ যে এই কথাটোৱেই প্ৰভু যীশুৱে লোকে লিখা শুভবাৰ্তা 21:24 কোৱা কথাকেই দোহাৰিছে। 42 মাহ অৰ্থাৎ 3.5 বছৰ, আৰু এইখিনি সময় হ'ব পৃথিৱীত চলা মহাক্লেশৰ শেষৰ আধা ভাগ। এই কথাখিনি আমি আকৌ প্ৰকাশিত বাক্যৰ 13:5 পঢ়িবলৈ পাম। এইখিনি হৈছে পৃথিৱীত খ্ৰীষ্টাৰীয়ে চলোৱা শাসনৰ শেষ আধা ভাগ। এই সময়ছোৱাৰ কথা আমি আকৌ পাওঁ প্ৰকাশিত বাক্যৰেই 12:14 তাত কোৱা হৈছে এক কাল, দুই কাল আৰু আধা কাল, মানে 3 বছৰ আৰু আধা বছৰ, অৰ্থাৎ 3.5 বছৰ। দানিয়েল ভাৱবাদীৰ পুস্তকতো আমি সময়ৰ জোখ এনেদৰেই পাওঁ, পাঠ কৰি দিছোঁ। তেওঁ সৰ্বোপৰিজনাৰ অহিতে কথা ক'ব, সৰ্বোপৰিজনাৰ পবিত্ৰবিলাকক দুখ দিব, নিৰূপিত সময় আৰু ব্যৱস্থা সলনি কৰিবলৈ মন কৰিব, আৰু এক কাল দুই কাল আৰু আধা কাললৈকে তেওঁবিলাকক তেওঁৰ হাতত শুধাই দিয়া হ'ব। দানিয়েল 7:25 এক কাল দুই কাল আৰু আধা কাল মানে 3.5 বছৰ। আকৌ দানিয়েল পুস্তকতে আমি এনেদৰে পাওঁ, আৰু নিত্য বলিদান গুচোৱাৰে পৰা আৰু ধ্বংসকাৰী ঘিনলগীয়া বস্তু স্থাপন কৰাৰে পৰা 1290 দিন হ'ব। 1290 দিন মানে আকৌ 3.5 বছৰ। দানিয়েল পুস্তকত আমি আকৌ এনেদৰেও পাওঁ, এক সপ্তাহলৈকে সেইজনে অনেকৰ লগত এটি দৃঢ় নিয়ম কৰিব, আৰু সেই সপ্তাহৰ আধা কালত বলিদান আৰু নৈবেদ্য স্থগিত কৰিব। পাছে ঘিনলগীয়া বস্তুৰ ডেউকাৰ ওপৰত ধ্বংসক থাকিব, আৰু নিৰূপিত উচ্ছন্নতালৈকে ধ্বংসকৰ ওপৰত ক্ৰোধ ৰূপ বৃষ্টি বৰ্ষোৱা হ'ব। দানিয়েল 9:27। ইয়াত এক সপ্তাহ মানে আচলতে 7 বছৰ। ইয়াত মহাক্লেশৰ সময়ছোৱাক দুটা সমান ভাগত ভগোৱা হৈছে। এই দানিয়েলৰ সপ্তাহ মানে 7 বছৰ, আৰু এই 7 বছৰীয়া সময়ছোৱা মানেই দানিয়েলৰ 70 সপ্তাহ, অৰ্থাৎ মহাক্লেশৰ সময়ছোৱা। এতিয়া আমি 3 পদটো পাঠ কৰি দিম। তাতে তেওঁবিলাকে মৰাপাটৰ চট পিন্ধি 1203 দিন ভাবুকটি প্ৰচাৰ কৰিব। ইয়াত আমাক দুজন সাক্ষীৰ কথা কোৱা হৈছে, যি দুজনে 1203 দিন ভাবুকটি প্ৰচাৰ কৰিব। এই সাক্ষী দুজন নকোন, সেই বিষয়ে মতভেদ আছে। আমাক তেওঁলোকৰ কথাহে জনোৱা হৈছে, কিন্তু তেওঁলোকৰ পৰিচয় দিয়া হোৱা নাই। গডেট নামৰ পণ্ডিত এজনে এইবুলি মন্তব্য কৰিছিল, এই দুজন ব্যক্তি এই পুস্তকখনৰ অতি কৌতূহল জগোৱা বিষয়। এই পুস্তকখনৰ যিখিনি কথা আছে সেইখিনি যদি বুজি পাবলৈ এই ব্যক্তি দুজনৰ পৰিচয় আমাৰ বাবে প্ৰয়োজনীয় হ'লহেঁতেন, তেনেহ'লে আমাক নিশ্চয় অলপ জনাই দিয়া হ'লহেঁতেন। আৰু মানুহক চমক লগোৱা কথাৰে আকৰ্ষণ কৰিব খোজা প্ৰচাৰক, শিক্ষক আদিয়ে এনেকুৱা ধৰণৰ বিষয়বোৰতহে বেছি জোৰ দিয়ে। বাইবেলত যিখিনি কথা কৈ দিয়া হোৱা নাই, তেওঁলোকে আনকি তেনেকুৱা কথাও নিজে কল্পনা কৰি জনাই দিব খোজে। বহুতে ইতিমধ্যে পৃথিৱীলৈ আহি যোৱা কিছুমান বিখ্যাত বিখ্যাত প্ৰচাৰকৰ নাম কয় এই দুজন সাক্ষী বুলি। তেনেকৈ হ'লেতো আমি বহুত নামেই ক'ব পাৰোঁ, কিন্তু আমি তেনেদৰে ক'ব নোখোজো। কিন্তু কোনো কোনো পণ্ডিতে ক'ব খোজে যে এই সাক্ষী দুজন হ'ব হনুক আৰু এলিয়া। ডিন এলফোর্ড, ৱাল্টাৰ স্কট আৰু ডনাল্ড গ্ৰে বাৰ্ণহাউচ আদি পণ্ডিতৰ মতে এই দুজন সাক্ষী হ'ব মুচি আৰু এলিয়া। পুৰণি নিয়মত পোৱা মতে কোনো সাক্ষ্য গ্ৰহণযোগ্য হ'বলৈ অতি কমেও দুজন সাক্ষীৰ প্ৰয়োজন হয়। মণ্ডলীৰ সম্পৰ্কটো প্ৰভু যীশুৱে তেনেকুৱা কথাই কৈছিল। আমি শাস্ত্ৰত এই কথাই পাই আহিছো যে যিকোনো বিষয়ৰ সাক্ষ্য গ্ৰহণযোগ্য হ'বলৈ অতি কমেও দুজন সাক্ষী লাগিবই। গতিকে আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে এই সাক্ষী দুজন মানুহ হ'বই লাগিব, আৰু এওঁলোক সংখ্যাত দুজন হ'বই লাগিব। আমি এই দুটা কথা নিশ্চিতভাৱে জানিব পাৰোঁ। আমি প্ৰায় নিশ্চিতভাৱে ক'ব খোজোঁ যে এই সাক্ষ্য দিয়া লোক দুজনৰ এজন এলিয়া নিশ্চয় হ'বই, কাৰণ তেওঁ আহিব বুলি ভৱিষ্যৎবাণী কৰি থোৱা আছে। আমি এই বিষয়ে বাইবেলত এনেদৰে পঢ়িবলৈ পাওঁ, চোৱা যীহুৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ আগেয়ে মই তোমালোকৰ ওচৰলৈ এলিয়া ভাৱবাদীক পঠাম। মলাখী 4:5। আকৌ মঠিয়ে লিখা শুভবাৰ্তাত এনেদৰে লিখা আছে, তেওঁ উত্তৰ দি ক'লে, এলিয়া আহি সকলোকে পুনৰ স্থাপন কৰিব হয়। মঠি 17:11। আমি সেইবাবেই প্ৰায় নিশ্চিতভাৱে ক'ব পাৰোঁ যে এই সাক্ষী দুজনৰ এজন এলিয়া ভাৱবাদীয়ে হ'ব। 4 পদত কোৱা হৈছে যে এই সাক্ষী দুজন হৈছে পৃথিৱীৰ প্ৰভুৰ আগত থিয় হৈ থকা দুটা দীপাধাৰ স্বৰূপ। আৰু এলিয়া ভাৱবাদীয়ে এনেধৰণৰ ভাৱ প্ৰকাশ কৰা আমি পাই আহিছো। এই সাক্ষী দুজন দুটা দীপাধাৰৰ নিচিনা, তেওঁলোক পৃথিৱীত পোহৰ দিওঁতা স্বৰূপ। আকৌ আমি এই কথাও পাই আহিছো যে প্ৰভু যীশুৱে যেতিয়া পৰ্বতত অন্য ৰূপ ধৰিছিল তেতিয়া তাতো এলিয়া উপস্থিত আছিল। তাৰ পৰাও আমি কথাটো অনুমান কৰি ল'ব পাৰোঁ। কিন্তু প্ৰভু যীশুৱে অন্য ৰূপ ধৰোঁতে এলিয়াৰ লগতে মুচিও আছিল। গতিকে দ্বিতীয়জন সাক্ষী মুচিয়েই হ'ব বুলি আমি ভাবিম নেকি? আকৌ এই কথাটো আমি জানো যে যীশুৱে অন্য ৰূপ ধাৰণ কৰা পৰ্বতৰ কথাৰ ভিত্তিতেই আমি গোটেইখিনি কথা কৈ দিব নোৱাৰোঁ, কিন্তু ইয়াৰ পৰাও আমি অনুমানহে কৰিব পাৰোঁ। গতিকে আমি অতি খাটাংভাৱে একো কৈ দিব নোৱাৰোঁ। কিন্তু এজন সাক্ষী এলিয়াই হ'ব বুলি প্ৰায় বিনা দ্বিধাই আমি ক'ব পাৰোঁ। সেই দুজন সাক্ষীৰ আনজন সাক্ষীনো কোন, সেই বিষয়ে আমি বেলেগ মতহে পোষণ কৰিব খোজোঁ। আমি অৱশ্যে কোনো যুক্তি আগবঢ়াব নোৱাৰোঁ, কিন্তু আমাৰ ধাৰণা হয় যে এই দ্বিতীয়জন সাক্ষী হ'ব যোহন বাপ্তাইজক। আমি কি কাৰণে দ্বিতীয়জন সাক্ষী যোহন বাপ্তাইজক হ'ব বুলি অনুমান কৰিছোঁ বাৰু? প্ৰভু যীশু যেতিয়া প্ৰথমবাৰ এই পৃথিৱীলৈ আহিছিল মানৱ ৰূপে, সেইবাৰ তেওঁৰ আগে আগে ঘোষণা কৰিবলৈ আহিছিল যোহন বাপ্তাইজক। যোহন বাপ্তাইজক কাম কাজ কথা বতৰাত এলিয়া ভৱবাদীৰ নিচিনাই আছিল। সেই আহিবলগীয়া সাক্ষী দুজনৰ মাজত নিশ্চয় বিশেষ সাদৃশ্য আৰু বুজাপৰা থাকিব। যোহন বাপ্তাইজক হ'ব নতুন নিয়মৰ দিনৰ সাক্ষী আৰু এলিয়া হ'ব পুৰণি নিয়মৰ দিনৰ সাক্ষী। যোহন বাপ্তাইজক আচলতে খ্ৰীষ্টীয় মণ্ডলীৰ অন্তৰ্ভুক্ত নাছিল। তেওঁ নিজকে দৰা অৰ্থাৎ খ্ৰীষ্টৰ সখী বুলিহে কৈছিল। আনহাতে খ্ৰীষ্টীয় মণ্ডলী হৈছে খ্ৰীষ্টৰ কন্যা। মুঠতে আমি প্ৰথমজনৰ ক্ষেত্ৰত দৃঢ়ভাৱে ক'ব পাৰোঁ যে তেওঁ এলিয়া হ'ব, আৰু দ্বিতীয়জনৰ ক্ষেত্ৰত অনুমানহে কৰিব পাৰোঁ যে তেওঁ হয়তো যোহন বাপ্তাইজকেই হ'ব। তেওঁলোকে 1,203 দিন ভাবুকি প্ৰচাৰ কৰিব। তেওঁলোকে সেই মহাক্লেশৰ প্ৰথম ভাগত নে দ্বিতীয় ভাগত ভাবুকি প্ৰচাৰ কৰিব? তেওঁলোকে প্ৰথম 3.5 বছৰতেই ভাবুকি প্ৰচাৰ কৰিব বুলি আমি ভাবোঁ, আৰু তাৰ পাছত সেই পশুৰ আৱিৰ্ভাৱ হ'ব আৰু তেওঁলোক শ্বহীদ হ'ব লাগিব। প্ৰিয় শ্ৰোতা, আমাৰ আলোচনা আজি ইমানতে সামৰিব খুজিছোঁ। আমাৰ পৰৱৰ্তী অনুষ্ঠান শুনিবলৈ যেন নাপাহৰে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
বাইক আছিল নদীতে, তেওঁ আছিল ঈশ্বৰে সতে, আৰু সেই বাইকই স্বয়ং ঈশ্বৰ। তেওঁ আহিল যীশু ৰূপেৰে মানুহ উধাৰিবলে। ঈশ্বৰে হতে তেওঁৰ দ্বাৰা হ'ল সকলোৱে, যি যি হ'ল সেইবোৰ এটা নহ'ল তেওঁৰ বিনে। বাইক আছিল নদীতে, তেওঁ আছিল ঈশ্বৰে হতে, আৰু সেই বাইকই স্বয়ং ঈশ্বৰ। তেওঁ আহিল যীশু ৰূপেৰে মানুহ উধাৰিবলে। জীৱন গৰাকী তেওঁহে মানুহৰ পোহৰ, সেই জীৱনে সকলোকে পোহৰ দিবলৈ আহিছিলে তেওঁ যিস্বৰূপে বাইক আছিল নদীতে তেওঁ আছিল ঈশ্বৰে হতে আৰু হে বাইক্য স্বয়ং ঈশ্বৰ তেওঁ আহিল যীশুৰূপেৰে মানুহ উদ্ধাৰিবলৈ
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
যিসকলে তেওঁ গ্ৰহণ কৰে তেওঁৰ নাম বিশ্বাস কৰে তেওঁহে সকলো লোককে ঈশ্বৰৰ সন্তান কৰে। বাইক্য আছিল নদীতে তেওঁ আছিল ঈশ্বৰে হতে আৰু হে বাইক্যই স্বয়ং ঈশ্বৰ তেওঁ আহিল যীশুৰূপেৰে মানুহ উদ্ধাৰিবলৈ।